দ্বিতীয় করিন্থিয়া অধ্যায় ১৩। এই তৃতীয়বার ময় তোমালোকৰ ওচৰলৈ গৈছো, দুই বা তিনিজন সাক্ষীৰ মুখে সকলো কথা নিশ্চয় কৰা হ'ব। আগেয়ে পাপ কৰাবিলাকক আৰু আন সকলোকে মই আগেয়ে ক'লো, আৰু দ্বিতীয়বাৰ উপস্থিত হৈ কোৱাৰ দৰে এতিয়াও অনুপস্থিত হৈ আগেয়ে কৈছো যে আকৌ গ'লে মই মৰম নকৰিম, কিয়নো খ্ৰীষ্টে যে মোৰ দ্বাৰাই কথা কয় ইয়াৰ প্ৰমাণ বিচাৰিছা। তেওঁ তোমালোকলৈ দুৰ্বল নহয়, কিন্তু তোমালোকৰ মাজত বলৱান, কিয়নো দুৰ্বলতাৰ দ্বাৰাই তেওঁ ক্ৰুশত দিয়া হৈছিল, কিন্তু ঈশ্বৰৰ শক্তিৰ দ্বাৰাই তেওঁ জীয়াই আছে। কাৰণ আমিও তেওঁত দুৰ্বল আছো, কিন্তু ঈশ্বৰৰ শক্তিৰ কাৰণে আমি তেওঁৰ সৈতে তোমালোকলৈ জীৱন যাপন কৰিম। তোমালোক বিশ্বাসত আছা নে নাই তাক জানিবলৈ নিজৰ পৰীক্ষা কৰা আৰু নিজৰ প্ৰমাণ চোৱা, নতুবা তোমালোকে নিজৰ বিষয়ে নাজানা নেকি যে যীশুখ্ৰীষ্ট তোমালোকৰ অন্তৰত আছে? নাথাকিলে তোমালোক অপ্ৰমাণিক লোক, কিন্তু আশা কৰো তোমালোকে জানিবা যে আমি অপ্ৰমাণিক লোক নহওঁ। কিন্তু তোমালোকে কোনো কুকৰ্ম যেন নকৰা, ঈশ্বৰৰ আগত আমি এই প্ৰাৰ্থনা কৰো, আমি প্ৰমাণিক বুলি প্ৰকাশিত হ'বলৈ নহয়, কিন্তু আমি অপ্ৰমাণিকৰ নিচিনা হলেও তোমালোকে যেন সৎ কৰ্ম কৰা, এই মোৰ প্ৰাৰ্থনা। কিয়, সত্যৰ বিপক্ষে আমাৰ একো শক্তি নাই, কিন্তু সত্যৰ পক্ষে আছে। কাৰণ যেতিয়া আমি দুৰ্বল কিন্তু তোমালোক বলৱন্ত, তেতিয়া আমি আনন্দ কৰো আৰু তোমালোকৰ সম্পূৰ্ণতাৰ নিমিত্তে প্ৰাৰ্থনাও কৰো। এইকাৰণে বিনষ্ট কৰিবলৈ নহয়, কিন্তু ধৰ্মত বৃদ্ধি কৰিবলৈ প্ৰভুৱে মোক যি ক্ষমতা দিলে, সেই ক্ষমতাৰ দৰে মই উপস্থিত কালত যেন কঠিন ব্যৱহাৰ কৰিব নালাগিব, এই অভিপ্ৰায়েৰে অনুপস্থিত থাকোঁতে এইবোৰ কথা লিখিছো। শেষতে হে ভাইবিলাক, তোমালোকে আনন্দ কৰা, সিদ্ধ হোৱা, সান্তনাযুক্ত হোৱা, একে মনৰ লোক হোৱা, মিলেৰে থাকা, তাতে প্ৰেম আৰু শান্তিৰ আকাৰ ঈশ্বৰ তোমালোকৰ লগত থাকিব। পবিত্ৰ চুমাৰে পৰস্পৰে মংগলবাদ কৰা, সকলো পবিত্ৰ লোকে তোমালোকক মংগলবাদ কৰিছে। প্ৰভু যীশুখ্ৰীষ্টৰ অনুগ্ৰহ, ঈশ্বৰৰ প্ৰেম আৰু পবিত্ৰ আত্মাৰ সহভাগিতা তোমালোক সকলোৰে লগত।